এয়া আকাশবাণী গুৱাহাটী সন্ধিয়া আলোচনী বাতৰি পঢ়িছো অৰুণা গোস্বামী আৰু লগতে আছে নবজ্যোতি বৰুৱা। এটা প্ৰধান বাতৰিসমূহ হ'ল সভাপতি লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা, সাতটা পৰ্যায়ত হ'ব ভোটগ্ৰহণ, অহা 4 দিনত ভোটগণনা, অসমত 3টা পৰ্যায়ত নিৰ্বাচনৰ সূচী ঘোষণা, প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত ভোটগ্ৰহণ, নিৰ্বাচন মুক্ত, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ লগতে অবৈধ ধনৰ লেনদেনৰ ওপৰত চোকা দৃষ্টি ৰখা হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া নবনীত কুমাৰ সেহগালৰ প্ৰচাৰ ভাৰতীৰ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ, ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীক আকাশবাণীৰ বাতৰি বিভাগৰ পৰৱৰ্তী সঞ্চালক প্ৰধানৰ দায়িত্ব আৰু লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত দিনজোৰা কৰ্মশালা। নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। এই অনুসৰি 7টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 4 দিনত ভোটগণনা কৰা হ'ব। অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিল, দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত 8 মে ভোটগ্ৰহণ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ বাবে অহা 20 মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিন 27 মাৰ্চ আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষ দিন 30 মাৰ্চ ধাৰ্য কৰা হৈছে। ৰাজ্যখনত নৱগঠিত কাজিৰঙা সমষ্টিৰ উপৰি শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰা হৈছে। একেদৰে দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। আয়োগে লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে 4খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচীও প্ৰকাশ কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত এই বিষয়ে সবিশেষ ঘোষণা কৰে। তেওঁ কয় যে দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত 102খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত 89খন, তৃতীয় পৰ্যায়ত 7 মে'ত 94খন আৰু চতুৰ্থ পৰ্যায়ত 13 মে'ত 94খন আসনৰ বাবে নিৰ্বাচন হ'ব। পঞ্চম পৰ্যায়ত 49টা সমষ্টিৰ বাবে 20 মে, ষষ্ঠ পৰ্যায়ত 57খন আসনৰ বাবে 25 মে আৰু সপ্তম তথা অন্তিম পৰ্যায়ত 1 জুনত 57খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। 22খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত 1টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আনহাতে কৰ্ণাটক, ৰাজস্থান, মণিপুৰ আৰু ত্ৰিপুৰাত 2টা পৰ্যায়ত, অসম আৰু ছত্তীশগড়ত 3টা পৰ্যায়ত নিৰ্বাচন হ'ব। মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডত 4টা পৰ্যায়ত, মহাৰাট্ট আৰু জম্মু কাশ্মীৰত 5টা পৰ্যায়ত তথা উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগত 7টা পৰ্যায়ত নিৰ্বাচন হ'ব। আয়োগে ছিকিম, ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশৰ বাবে বিধানসভা নিৰ্বাচনৰ সূচীও ঘোষণা কৰে। অৰুণাচল প্ৰদেশত 19 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। সমগ্ৰ লোকসভা নিৰ্বাচনত 93.8 কোটি ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে 47 কোটিৰো অধিক মহিলা ভোটদাতা। তদুপৰি 1.82 কোটি নতুন ভোটদাতাই এইবাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। দেশৰ 10,50,000 ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 85 বছৰৰ ঊৰ্ধৰ আৰু 40% শাৰীৰিকভাৱে বাধাগ্ৰস্ততা থকা লোকে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব। উল্লেখযোগ্য যে গুৰুতৰ অপৰাধৰ তথ্য থকা কোনো প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাব বিচাৰিলে ৰাজনৈতিক দলে এই সন্দৰ্ভত বিতং যুক্তি দৰ্শাব লাগিব। আয়োগে লগতে কয় যে আসন্ন নিৰ্বাচন স্বচ্ছ নিকা, অবৈধ ধনৰ সৰবৰাহ মুক্ত আৰু ভুৱা তথ্যৰ প্ৰচাৰৰ পৰা মুক্তভাৱে পৰিচালনাৰ লগতে নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হোৱাটো নিশ্চিত কৰা হ'ব। নিৰ্বাচনৰ সময়ত ধনৰ অবৈধ লেনদেন ৰোধ কৰাৰ বাবে বিধি বলবৎকাৰী সংস্থাসমূহক কঠোৰভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে। আয়োগে ৰাজনৈতিক দলসমূহক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰতো দায়বদ্ধতা বজাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে। সৰবাতৰি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছে। তদুপৰি আয়োগে নিৰ্বাচন পৰিচালনা কৰা কৰ্তৃপক্ষসমূহলৈ নূন্যতম কাকতৰ ব্যৱহাৰ আৰু সঠিক আৱৰ্জনা ব্যৱস্থাপনাৰ দ্বাৰা বহনক্ষম ৰূপত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে। উল্লেখযোগ্য যে চলিত লোকসভাৰ কাৰ্যকাল 16 জুনত অন্ত পৰিব। আজি ঘোষিত লোকসভা নিৰ্বাচনৰ সময়সূচী আৰু নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত এতিয়া আমি আকাশবাণীৰ সংবাদদাতা মানৱ প্ৰতিম শৰ্মাৰ সৈতে কথা পাতিবলৈ লৈছো। মানৱ প্ৰতিম, নিৰ্বাচন আয়োগে আজি লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে আৰু 7টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰৰ নিৰ্বাচন কি কি দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে? বিশেষকৈ অসমৰ ক্ষেত্ৰত এই নিৰ্বাচনে কিবা বিশেষ গুৰুত্ব বহন কৰে নেকি?
আজি নিৰ্বাচন আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দিনভৰ ঘোষণা কৰিলে আৰু 7টা পৰ্যায়ত দেশব্যাপী লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 4 জুনত আমি এই ফলাফল লাভ কৰিম, অৰ্থাৎ ভোটগণনা অনুষ্ঠিত হ'ব 4 জুনত। অকল ৰাজনৈতিক দলৰ বা প্ৰাৰ্থীসকলৰ বাবে নহয়, সমগ্ৰ দেশবাসীৰ এই নিৰ্বাচনৰ দিনভৰলৈ চকু থাকে, সংবাদ মাধ্যমৰ কৰ্মীসকলৰ চকু থাকে। আৰু যদি কওঁ যে আজি যিখন সংবাদ মেল নতুন দিল্লীত অনুষ্ঠিত হৈ গ'ল, সেইখন সম্ভৱতঃ সেইখনে বছৰটোৰ বাবে আটাইতকৈ লেখত ল'বলগীয়া সংবাদ মেল, যে সকলোৰে দৃষ্টি থাকে যেতিয়া নিৰ্বাচন আয়োগে দিনবাৰ ঘোষণা কৰিব। এতিয়া অসমৰ যদি আমি প্ৰসংগ উল্লেখ কৰোঁ, আমি সকলোৱে জানো অসম আশ্চৰ্যখন লোকসভা আসন আছে আধাত তিনিটা পৰ্যায়ত ভোট গ্ৰহণ হ'ব অৰ্থাৎ আমি বহাগ বিহু উদযাপন কৰি আমি ভোট দিবলৈ সাজু হ'ব পাৰিম। ইতিমধ্যে নিৰ্বাচন আয়োগে আজি বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰিছে, সেই সন্দৰ্ভত যদি আমি উল্লেখ কৰি প্ৰদান কৰিব লাগিব যে পূৰ্বৰ দৰে নিৰ্বাচনী প্ৰক্ৰিয়া কিদৰে সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায় যাতে কোনো ক্ৰুটি নাথাকে, ভোটদাতাসকলে সহজে ভয় ভীতি অবিহনে যাতে ভোটদান কৰিব পাৰে তাৰ বাবে নিৰাপত্তাজনিত ব্যৱস্থা, তথ্য প্ৰযুক্তি কিদৰে ব্যৱহাৰ কৰিব, নিৰ্বাচনৰ সময়ত কলা ধনৰ প্ৰভাৱ কিদৰে ৰোধ কৰিব পাৰিব এই বিষয়ে উল্লেখ কৰিছে আৰু ইতিমধ্যে নিৰ্বাচনী যিসকল অভিযান থাকিব পৰ্যবেক্ষক হিচাপে নিযুক্তি দিব তেখেতসকলৰ পৰীক্ষণ ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু সম্ভৱ অতি সোনকালে তেখেতসকল নিজ নিজ স্থানলৈ আহিব আৰু আজি নিৰ্বাচনী দিন ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশজুৰি নিৰ্বাচনী আচৰণ বিধি যাক আমি NCC বা মডেল কোড অফ কণ্ডাক্ট বুলি কওঁ এয়া বলবৎ হওক অৰ্থাৎ এতিয়াৰ পৰা নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা বা নিৰ্বাচনী আচৰণ বিধি অনুসৰিহে কিছু কাম কাজ চলিব অৰ্থাৎ নীতি নিয়ম পালন কৰিব লাগিব বা কিছু ক্ষেত্ৰত যি নীতি নিয়ম আছে বা ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজেৰে এতিয়া প্ৰশাসন বা শাসনযন্ত্ৰ পৰিচালিত হ'ব। কাইলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াই গুৱাহাটীত এখন দুপৰীয়া সংবাদমেল সম্বোধন কৰিব আৰু তাৰপিছত অসমত ভোটদাতা কিমান আছে, প্ৰথম পৰ্যায়ত কিমান ভোটদাতা হ'ব, দ্বিতীয় পৰ্যায়ত এই বিভিন্ন তথ্যসমূহ আমি লাভ কৰিবলৈ সক্ষম হ'ম। এতিয়া অসমৰ ক্ষেত্ৰত স্থিতি অধিক স্পষ্ট হৈ পৰিব, ভোটদাতাসকলৰ সংখ্যা হওক, ভোটদান কেন্দ্ৰৰ সংখ্যা হওক বা কিদৰে বিষয়াসকলক নিযুক্তি দিয়া হ'ব, নিৰ্বাচনী ব্যৱস্থা পৰিচালনা কৰাৰ বাবে সকলো তথ্য আমি লাভ কৰিবলৈ সক্ষম হ'ম। আৰু সজাগতাৰ ক্ষেত্ৰত আমি উল্লেখ কৰিব বিচাৰো যে আকাশবাণীয়ে পূৰ্বেও ভোটদাতাৰ সজাগতাৰ ক্ষেত্ৰত কি কৰিব পাৰি, কিদৰে তেওঁলোকে সহজে ভোট দিব পাৰে, নিৰ্বাচন আয়োগৰ তৰফৰ পৰা কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে এই মাজত আমি অনুষ্ঠান প্ৰচাৰ কৰি আহিছিলো আৰু এইবাৰো আমি আশা কৰো যে আমাৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব, এই গণতন্ত্ৰ উৎসৱত আমি আকাশবাণীৰ তৰফৰ পৰা কিছু হলে অৰিহণা যোগাবলৈ সক্ষম হ'ব।
আসন্ন লোকসভা নির্বাচন সন্দর্ভত আপনি বিস্তৃতভাবে মতামত আগবঢ়ালে, নির্বাচনের বিভিন্ন বিষয় সন্দর্ভত আলোচনা করবলে আপনার সঙ্গে পুনৰ সংযুক্ত হব। ধন্যবাদ। বিজেপি দলে আজি চিৰাং জিলাৰ শ্যামথাবাৰীত আয়োজিত এখন সভাত লোকসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী ঘোষণা কৰে। বিজেপিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগোহাঁই কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে দলৰ সভাপতি হাগ্ৰাম মহিলাৰীয়ে ঘোষণা কৰে। আজিৰ সভাত BPSয়ে কোকৰাঝাৰৰ উপৰি দৰং ওদালগুৰি সমষ্টিৰ বাবে বিধায়ক দুৰ্গা দাস বড়োৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। আনহাতে বৰপেটা, গুৱাহাটী আৰু তেজপুৰ এই তিনিটা সমষ্টিতো দলে প্ৰাৰ্থী দিব বুলি মহিলাৰীয়ে জানিবলৈ দিয়ে। অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা অহা 18 মাৰ্চত অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ স্বায়ত্তশাসিত মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয় আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ত স্থাপন কৰা কেন্দ্ৰটো দিনৰ 10 বজাৰ পৰা দিনৰ 12 বজালৈ আৰু বিয়লি 2 বজাৰ পৰা 4 বজালৈ এই পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষা স্বচ্ছ নিকা আৰু সুকলমে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলা প্ৰশাসনৰ দ্বাৰা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ কাৰ্যালয়ত এটা নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ হৈছে 03752245761 আৰু 600044624। এই পৰীক্ষাৰ দিনা পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ পৰীক্ষা সন্দৰ্ভত নিয়ন্ত্ৰণ কক্ষত যোগাযোগ কৰিব পাৰিব। অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে আজি মহানগৰীৰ সমীপৱৰ্তী পানীঠাইটিত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ধবংস কৰে। আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ, উপ আৰক্ষী মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱা লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত টাস্ক ফৰ্চে ভোজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ধবংস কৰে। উল্লেখযোগ্য যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আদালতৰ অনুমতি সাপেক্ষে মাদক দ্ৰব্যখিনি ধবংস কৰা হৈছে। ইফালে কৰিমগঞ্জ আৰক্ষীয়ে জিলাখনৰ চৰাইবাৰী অঞ্চলত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ পৰা আগৰতলালৈ যোৱা এখন বাহনত তালাচী চলাই 400 কাগজৰ বাকচত মুঠ 64,320 বটল এক্সেলছিয়াৰ জব্দ কৰে। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া নৰেশ কুমাৰ চেহৰাই আজি প্ৰচাৰ ভাৰতীৰ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰীচেহৰাই 1988 বৰ্ষৰ উত্তৰ প্ৰদেশ চেহৰাৰ অনুভৱপাত্ৰ মূলা প্ৰধানমন্ত্ৰী অধ্যক্ষ হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰি 2020 চনত কে সূৰ্যপ্ৰভাতে অংশগ্ৰহণ কৰিছিল আৰু তেওঁৰ উত্তৰাধিকাৰী হিচাপে শ্ৰীচেহৰাক এই পদত নিযুক্তি দিয়া হয়। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে নেতৃত্ব নিৰ্বাচন কমিটিৰ অনুমোদনৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেশ চেহৰাক প্ৰচাৰ ভাৰতীৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ইপিনে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে আকাশবাণী বাতৰি সেৱা বিভাগৰ পৰৱৰ্তী সঞ্চালক প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। এই পদত অধিষ্ঠিত হ'বলগীয়া ভাৰতীয় তথ্য সেৱাৰ দ্বিতীয়গৰাকী অসমীয়া বিষয়া হিচাপে পৰিগণিত চক্ৰৱৰ্তীয়ে ইয়াৰ পূৰ্বে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল। সম্প্ৰতি তেওঁ আকাশবাণী বাতৰি সেৱা বিভাগৰ বিশেষ দায়িত্বদাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত আজি কেন্দ্ৰটোৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এখন কৰ্মশালা অনুষ্ঠিত হয়। বাতৰি বিভাগৰ জ্যেষ্ঠ কনিষ্ঠ কৰ্মীসকলৰ বাবে আয়োজিত এই কৰ্মশালাত দি আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক পি জে বৰুৱা আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভিযান্ত্ৰিক বিভাগৰ সঞ্চালক আৰ চি বড়োৱে অংশগ্ৰহণ কৰে। দুয়োগৰাকী সমল ব্যক্তিয়ে বাতৰি পৰিৱেশন শৈলী আৰু লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিয়মাৱলীৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। ইয়াৰ পাছতে সামাজিক মাধ্যমৰ বিশেষজ্ঞ তালিক খানে সামাজিক মাধ্যমৰ বিভিন্ন দিশ আৰু ইয়াৰ প্ৰয়োগ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আকাশবাণীৰ বাবে বাতৰি পৰিৱেশনৰ বিষয়ে বক্তৃতা দিয়ে বাতৰি পৰিৱেশক উৎপল কুমাৰ দাস আৰু অৰুণিমা গোস্বামীয়ে। অনুষ্ঠানৰ অন্তত আকাশবাণীৰ গুৱাহাটীৰ বাৰ্তা সম্পাদক মানস কুটিন শৰ্মা আৰু সংবাদদাতা আমিনুল হক জোদ্দাৰে আকাশবাণীৰ বাবে বাতৰি প্ৰস্তুত কৰা আৰু নিৰ্বাচনৰ সময়ত বাতৰি লিখাৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত অতিথিসকলক একোখন সোণান গামোচা আৰু একোটা ৰেডিঅ' প্ৰদানেৰে সম্ভাষণ জনোৱা হয়। নগাঁও জিলাৰ তিৰুচিৰ বটদৰৱা থানত সমাগত দৌল মহোৎসৱ উদযাপন প্ৰস্তুতি সন্দৰ্ভত আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলা আৰক্ষী অধীক্ষক, মহকুমাধিপতি, আৰক্ষী বিষয়াসকল, যান বাহন আৰক্ষীৰ বিষয়া, বটদৰৱা থানৰ সত্ৰাধিকাৰসকল, থান পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু বিভিন্ন বিভাগৰ দায়িত্বপ্ৰাপ্তসকল উপস্থিত থাকে। বৈঠকত দৌল উৎসৱৰ দিনকেইটা শান্তি শৃংখলা অটুট ৰখাৰ উপৰি যান বাহন নিয়ন্ত্ৰণ, স্বাস্থ্যসেৱা, পানী যোগান, জৰুৰী সেৱা নিশ্চিত কৰা সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাতত সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। অনুষ্ঠানত সাংবাদিক নৱ ঠাকুৰীয়া উপস্থিত থাকিব। এইমছ নতুন দিল্লীত প্ৰথমবাৰৰ বাবে সফলতাৰে দ্বৈত বৃক্ক সংৰোপণ কৰা হৈছে। চিকিৎসালয়খনৰ ট্ৰমা কেন্দ্ৰত ভৰ্তি হৈ থকা মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী 78 বছৰীয়া মহিলাই তেওঁ দুইটা বৃক্ক দান দিয়ে। মহিলাগৰাকীক ব্ৰেইন ডেড হিচাপে ঘোষণা কৰা হৈছিল আৰু তাৰ পাছতে তেওঁ পৰিয়ালে অংগদানত সন্মতি দিয়ে। এইমছৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চিকিৎসালয়খনত অংগদান কৰা এই মহিলাগৰাকী হৈছে দ্বিতীয়গৰাকী বৰ্তিয়ান মহিলা। আনহাতে ডায়েলিছিছ কৰি থকা এগৰাকী 51 বছৰীয়া মহিলাৰ দেহত দুইটা বৃক্ক সংৰোপণ কৰা হয়। চিকিৎসালয়খনৰ শৈল্য চিকিৎসা বিভাগ আৰু নেফ্ৰলজী বিভাগৰ তত্বাৱধানত এই সফল অস্ত্ৰোপচাৰ সম্পন্ন হয়। বৃক্ক বহনকাৰী মহিলাগৰাকী বৰ্তমান সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলা মহিলা সমিতিৰ উদ্যোগত আজি ডিফুত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা সংগ্ৰামী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি অসম প্ৰাদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ ডীন আই ইবনছা চানুৱে নাৰী সমাজক উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ পুৰুষৰ সমানে আগবাঢ়ি যাবলৈ আহান জনায়। সভাত জিলাখনৰ বিভিন্ন মহিলা সংগঠনৰ সদস্যবৃন্দ উপস্থিত আছিল। ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত যোৱা 7 মাৰ্চৰ পৰা আৰম্ভ হোৱা দুগ্ধ উৎপাদন, মৌপালন আৰু ইয়াৰ উন্নয়ন প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ আদি সামৰণি পৰে। দুগ্ধ উৎপাদন কৰ্মশালাত 40 গৰাকী আৰু মৌপালন সম্পৰ্কীয় কৰ্মশালাত 25 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত চিৰাং জিলাৰ কৃষি বিভাগৰ সহকাৰী সঞ্চালক দিলীপ বসুমতাৰী আৰু গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক কৃষ্ণ বড়োৱে বক্তব্য আগবঢ়ায়। সৰলখন ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আবাহন যুগৰ কবি হৰিপ্ৰসাদ ৰায়ৰ 109 সংখ্যক জয়ন্তী উপলক্ষে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। এই ৰক্তদান শিবিৰত শতাধিক ব্যক্তিয়ে ৰক্তদান কৰে। আকাশবাণীৰ বাতৰি বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰেঞ্চলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহাৰ নিৰিখ 40,000 পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থীৰ যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি সুমাই আগৰবাৰ পঢ়ি দিছো। সমাগত লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগৰ সময়সূচী ঘোষণা, 7টা পৰ্যায়ত হ'ব ভোটগ্ৰহণ, অহা 4 জুনত ভোটগণনা। অসমত 3টা পৰ্যায়ত নিৰ্বাচনৰ সূচী ঘোষণা, প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত ভোটগ্ৰহণ। নিৰ্বাচন মুক্ত, স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাৰ বাবে অবৈধ ধনৰ লেনদেনৰ ওপৰত চোকা দৃষ্টি ৰখা হ'ব বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া নবনীত কুমাৰ তেজালৰ প্ৰচাৰ ভাৰতীৰ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীক আকাশবাণী বাতৰি সেৱা বিভাগৰ পৰৱৰ্তী সঞ্চালক প্ৰধানৰ দায়িত্ব। আমাৰ এতিয়াৰ বাতৰি ইমান চূড়ান্ত কৰিছে।